এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে এগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ শিল্পী জুবিন গাৰ্গৰ প্ৰতি ন্যায় নিশ্চিত কৰাৰ বাবে অসম প্ৰদেশ বিজেপিৰ ময়ো জুবিন আমিও জুবিন শীৰ্ষক ডিজিটেল প্ৰচাৰ অভিযান সোণাপুৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ বিশ্বনাথ জিলাৰ গহপুৰত নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ অহা 8 নৱেম্বৰত আধাৰশিলা স্থাপন আৰু আই চি চি মহিলাৰ বিশ্বকাপ প্ৰতিযোগিতাত আজি শ্ৰীলংকা দক্ষিণ আফ্ৰিকাৰ মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিত এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। এগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। কাইলৈ দিনৰ 11 বজাত গুৱাহাটীৰ ৰাজভৱনত হ'বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে সদ্যসমাপ্ত বি টি চি নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাছত দলটো শাসনাধিষ্ঠিত এন ডি এ মৰ্চাত যোগ দিয়া সন্দৰ্ভত প্ৰচুৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল। পৰৱৰ্তী বিধানসভা নিৰ্বাচনলৈ ছমাহতকৈ কম সময় বাকী থকা অৱস্থাত অসম মন্ত্ৰীসভাৰ কাইলৈ হ'বলগীয়া সম্প্ৰসাৰণ ৰাজনৈতিকভাৱে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। অসম প্ৰদেশ বিজেপিয়ে শিল্পী জুবিন গাৰ্গৰ প্ৰতি ন্যায় সুনিশ্চিত কৰাৰ বাবে সামাজিক মাধ্যমত ময়ো জুবিন আমিও জুবিন শীৰ্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি গুৱাহাটীত এই কথা প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত স্বচ্ছ আৰু নিৰপেক্ষ হোৱাটো বিজেপি দলেও কামনা কৰে আৰু সেইবাবে সামাজিক মাধ্যমত এই অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰদেশ বিজেপিয়ে নিজাববীয়াকৈ জুবিন গাৰ্গৰ স্মৃতিত আন কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযান সম্পৰ্কত এইদৰে কয়।
প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব। জুবিন গাৰ্গৰ নামত প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত দুখনকৈ সংগীত বিদ্যালয় হ'ব। এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব, চৰকাৰে নহয়। তৃতীয়তে বিজেপিৰ সকলো সদস্য ঘৰত এজুপিকৈ নাহৰ গছ লগাব। ঠিক তেনেদৰে বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন, যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন, কেম্পেইন আৰম্ভ কৰিম। 23, 24, 25, 26, 27, 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব, যোনে ন্যায়ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী জনাব গণতন্ত্ৰৰ মাজেৰে, ন্যায়ালয়ৰ মাজেৰে। আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম।
স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.in-ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। অহা 25 অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহো ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁৰ মন্ত্ৰালয়ৰ এবছৰীয়া সফলতাৰ বিষয়ে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিন্ধিয়াই কয় যে যোৱা 11টা বছৰত উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ বাবে চৰকাৰে অবিৰতভাৱে কাম কৰি আহিছে। তেওঁ কয় যে এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত বিমান বন্দৰৰ সংখ্যা পূৰ্বৰ 9টাৰ পৰা 17টালৈ বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য পূৰ্বৰ 10,000 কিলোমিটাৰৰ পৰা বৰ্তমান 16,000লৈ বৃদ্ধি হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগ আৰু উন্নয়নৰ সম্ভাৱনীয়তাক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে যোৱা মে মাহত অনুষ্ঠিত উত্তৰ পূব সন্মিলনত অঞ্চলটোৰ 4,48,000 কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা অষ্টলক্ষী দৰ্শন কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশৰ 3,200গৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে অঞ্চলটো ভ্ৰমণ কৰিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা, 103.3 মেগাহাৰ্জত আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 মেগাহাৰ্জত গোৱালপাৰাৰ পৰা গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্ৰলৈ গৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কাহিলিপাৰালৈ গৈ জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু পৰিয়ালৰ আন সদস্যসকলক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু সহমৰ্মিতাৰ কথা প্ৰকাশ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গান্ধীয়ে জুবিন গাৰ্গৰ অকাল মৃত্যু কেৱল অসমবাসীৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেই এটা বৃহৎ ক্ষতি বুলি অভিহিত কৰে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ আৰু স্বচ্ছ তদন্ত হোৱাৰ ওপৰতো কংগ্ৰেছ নেতাগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
He was Kanchanjunga because he had the qualities of Kanchanjunga. You can see the worth of a person in their house. I just came from Zubinji's house. He had wealth, he had success, and he had humility, which is something that Assam should be extremely proud of, and that we all thank him, the entire family, and of course, Zubin Garji, not just for Assam, but for the whole country. And the people of Assam, and they want to know what happened because they want closure, to quickly investigate what has happened. Transparently investigate what has happened and tell the family, Zubinji's widow, his sister, father, other family members, exactly what happened in Singapore.
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত তেওঁলোকক হাফলং কাৰাগাৰলৈ নিয়া হয়। আমাৰ হাফলঙৰ সংবাদদাতাই জনোৱা মতে ব্যাপক নিৰাপত্তাৰ মাজত তেওঁলোকক কাৰাগাৰলৈ কঢ়িয়াই নিয়া গাড়ীকেইখন সন্ধিয়া 6:15 হাফলং উপ কাৰাগাৰত উপস্থিত হয়। তেওঁলোকক সুকলমে কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হৈছে। ইয়াৰ আগতে 14 দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক আজি আগবেলা কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইপিনে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 বাক্সা জিলাৰ নিকাশীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত কৰ্তন কৰা মোবাইল ইণ্টাৰনেট সেৱা আজিৰে পৰা বাহাল কৰা হৈছে। অৱশ্যে জিলাখনত সান্ধ্য আইন আজিও অব্যাহত আছে আৰু নিকাশী কাৰাগাৰৰ সন্মুখৰ পথেৰে সৰ্বসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰা হৈছে। অঞ্চলটোত অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ৰেপিড একচন বাহিনীৰ লোকে অহৰ্নিশে পহৰা দি আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা এজনীয়া ন্যায়িক আয়োগে এই ঘটনা সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে তেওঁলোকে শপতনামাৰ জৰিয়তে এই তথ্য আয়োগক জনাব পাৰিব। গুৱাহাটীৰ চানমাৰী খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ কাৰ্যালয়ত থকা আয়োগৰ কাৰ্যালয়ত অহা 3 নৱেম্বৰৰ পৰা 21 নৱেম্বৰৰ দিনৰ 10:30 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত এনে তথ্য সম্বলিত শপতনামা দাখিল কৰিব পৰা যাব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা 8 নৱেম্বৰত স্থাপন কৰা হ'ব। স্থানীয় বিধায়ক উৎপল বৰাই এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো এই অনুষ্ঠানত উপস্থিত থাকিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপনৰ পাছত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়খনৰ বাবে 738 বিঘা ভূমি আবণ্টন দিয়া হৈছে বুলি বিধায়ক শ্ৰীবৰাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এই বিশ্ববিদ্যালয়ত পৰম্পৰাগত বিষয়সমূহৰ উপৰি কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক বিজ্ঞান আদি বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব। ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে এই অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ কৰিছে। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি ধেমাজি জিলাৰ চিলাপথাৰত আটাচুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আজি চিলাপথাৰ বিশাল প্ৰতিবাদী সমদলেৰে উত্তাল কৰি তোলে। টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ, স্বায়ত্তশাসন প্ৰদান আৰু ভূমিপত্তাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদৰ সময়ত টাই আহোমসহ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে নতুন ৰাজনৈতিক দল গঠন কৰাৰো হুংকাৰ দিয়ে। তাৰোপৰি 2026ৰ বিধানসভা নিৰ্বাচনত চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি কয়। উল্লেখযোগ্য যে প্ৰতিবাদৰ মাজতে আটাচুৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণত ট্ৰাইবেল সংঘক হস্তক্ষেপ নকৰিবলৈ সকিয় নিদিয়ে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত আজি আৰক্ষীয়ে বন্দুক আৰু গুলীসহ 3 চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ আৰু মাজুলী জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা বন্দুক আৰু 9 গুলী উদ্ধাৰ কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ গহপুৰ সমজিলাৰ অন্তৰ্গত দণ্ডী পথাৰৰ দেৱজিৎ পেগুৰ ঘৰৰ পৰা এই বন্দুক আৰু গুলীসমূহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত মুহিকান্ত পেগু নামৰ এজন লোকক প্ৰথমে আটক কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত মাজুলীৰ 1 নম্বৰ মিছামৰা নিবাসী মনোজ পাথাৰী আৰু কিৰণ পেগুক আৰক্ষীয়ে আটক কৰিবলৈ সমৰ্থ হয়। গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানটোত আটকাধীন ব্যক্তিকেইজনে গড়ৰ চোৰাং চিকাৰৰ চেষ্টা কৰাৰ তথ্যও পোহৰলৈ আহিছে। গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিয়াৰ বাবে আজি জিলা প্ৰশাসনে ফাৰ্মাচীসমূহৰ স্বত্বাধিকাৰীসকলৰ মাজত এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্ত প্ৰদীপ টিঙুঙে সমাজখনক নিচামুক্ত কৰাৰ ক্ষেত্ৰত ফাৰ্মাচী স্বত্বাধিকাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ ঔষধ বিক্ৰেতাসকলক যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। আয়ুক্তগৰাকীয়ে ফাৰ্মাচীসমূহত চিচিটিভি সংলগ্ন কৰাৰ উপৰিও ফাৰ্মাচীৰ কৰ্মচাৰীসকলক এপ্ৰন পৰিধান কৰাৰ বাবে নিৰ্দেশ দিয়ে। সজাগতা সভাখনত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকো উপস্থিত থাকে।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্য আত্ৰেয়ই দ্বিতীয় স্থান, যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অন্নেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাঁওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ যথাসময়ত প্ৰকাশ কৰা হ'ব। পুৰস্কাৰৰ ৰূপত প্ৰথম তিনিটা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে একোটাকৈ স্মাৰক, প্ৰমাণ পত্ৰ, গ্ৰন্থ আৰু এটাকৈ ৰেডিঅ' ছেট লাভ কৰিব। আজিৰ বাতৰিত আমি দ্বিতীয় স্থান লাভ কৰা গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ ছাত্ৰী দিব্যা আত্ৰেয়ে পঢ়া বাতৰিৰ অংশ প্ৰচাৰ কৰিবলৈ লৈছো।
আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো দিব্যাত্ৰেয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। সন্ধিয়া 5 বজাত খানাপাৰাত আয়োজন কৰা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'ব। উক্ত অনুষ্ঠানতে ভূপেন হাজৰিকাৰ ফটো সম্বলিত 100 টকাৰ মুদ্ৰা মুকলি কৰাৰ উপৰিও আন এখন বিশেষ জীৱনীমূলক গ্ৰন্থ উন্মোচন কৰিব। 1200গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব সুধাকণ্ঠৰ 14টা কালজয়ী গীত। আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে আত্মবিশ্বাসৰ সৈতে এক নতুন যুগত প্ৰৱেশ।
এয়া আছিল গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পঢ়া প্ৰতিযোগিতাত দ্বিতীয় স্থান বিজয়ী গহপুৰৰ দিব্যা আত্ৰেয়। অসমত ৰেলসেৱা, বিশেষকৈ যাত্ৰীবাহী ৰেলসেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া চিটু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰেলসেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। যোৰহাট জিলাৰ টিয়ক ই মিডিয়া ফৰামৰ উদ্যোগত টিয়ক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ অনুষ্ঠিত হৈছে। ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা মইনা পাৰিজাতৰ সাংস্কৃতিক অনুষ্ঠানত আউনীআটি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ মাধুৰ্যমণ্ডিত বৰুৱা, যোৰহাট জিলাৰ বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট জিলা পৰিষদৰ অধ্যক্ষ সুৰজিৎ শইকীয়া আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আজি অংশগ্ৰহণ কৰে। ICC মহিলাৰ বিশ্বকাপ প্ৰতিযোগিতাৰ এখন খেলত আজি শ্ৰীলংকা দক্ষিণ আফ্ৰিকাৰ মুখামুখি হৈছে। টছত জিকি শ্ৰীলংকাই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। যুগুতোৱাৰ পৰলৈকে শ্ৰীলংকাই 12 অভাৰত 2টা উইকেট হেৰুৱাই 46 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। এগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। শিল্পী জুবিন গাৰ্গৰ প্ৰতি ন্যায় নিশ্চিত কৰাৰ বাবে অসম প্ৰদেশ বিজেপিৰ ময়ো জুবিন আমিও জুবিন শীৰ্ষক ডিজিটেল প্ৰচাৰ অভিযান। সোণাপুৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ। বিশ্বনাথ জিলাৰ গহপুৰত নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ অহা 8 নৱেম্বৰত আধাৰশিলা স্থাপন আৰু ICC মহিলাৰ বিশ্বকাপ প্ৰতিযোগিতাত আজি শ্ৰীলংকা দক্ষিণ আফ্ৰিকাৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10